গীতমালা 146 অধ্যায়। তোমালোকে জিহুৱাৰ প্ৰশংসা কৰা, হে মোৰ মন জিহুৱাৰ প্ৰশংসা কৰা। মোৰ আয়ুস থাকে মানে মই জিহুৱাৰ প্ৰশংসা কৰিম, জীয়াই থাকো মানে মোৰ ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰিম। তোমালোকে কোনো অধিপতি বা কোনো মানুহৰ সন্তানৰ ওপৰত ভৰসা নকৰিবা, তেওঁলোকে সহায় কৰিব নোৱাৰে। তেওঁলোকৰ উশাহ বাহিৰ হৈ গ'লে তেওঁলোক পুনৰাই মাটিলৈ ঘূৰি যায়, সেইদিনাই তেওঁলোকৰ সকলো পৰিকল্পনা শেষ হৈ যায়। যাকোবৰ ঈশ্বৰ যাৰ সহায় সেইজন ধন্য, যাৰ আশাভূমি জিহুৱা তেওঁ ঈশ্বৰ। তেওঁৱে আকাশমণ্ডল আৰু পৃথিৱী, সমুদ্ৰ আৰু তাত থকা সকলোৰে সৃষ্টিকৰ্তা। তেওঁ অনন্তকালে বিশ্বাসযোগ্য, তেওঁ উপদ্ৰৱ পোৱাসকলৰ পক্ষে ন্যায় বিচাৰ কৰে, শুদ্ধাতুবোৰক আহাৰ দান কৰে, জিহুৱাই বন্দীবোৰক মুক্ত কৰে, জিহুৱাই অন্ধবোৰৰ চকু মুকলি কৰে, নত অৱস্থাত থকাসকলক জিহুৱাই তুলি ধৰে, জিহুৱাই ধাৰ্মিক লোকক প্ৰেম কৰে, জিহুৱাই বিদেশীবোৰক ৰক্ষা কৰে। তেওঁ মাউৰা আৰু বিধৱাসকলক ধৰি ৰাখে, কিন্তু দুষ্টবোৰৰ পথ তেওঁ বিঘিনিযুক্ত কৰে। জিহুৱাই অনন্তকাল ৰাজত্ব কৰিব, হে চিয়োন পুৰুষানুকৰ্মে তোমাৰ ঈশ্বৰে ৰাজত্ব কৰিব। তোমালোকে জিহুৱাৰ প্ৰশংসা কৰা।